মহোদয় নমস্কাৰ।
নমস্কাৰ।
নমস্কাৰ বাইদেউ।
নমস্কাৰ। আজি আমি আপোনালোকক শিকাম ফেক্টৰী উৎপাদন কিদৰে বৃদ্ধি কৰিব পাৰি।
ইয়াৰ বাবে আপোনালোক সকলোৱে কিছু প্ৰয়োজনীয় নিয়ম পালন কৰিব লাগিব।
যেনে প্ৰথমতে সকলো বস্তু ৰাখিবৰ বাবে উচিত ঠাই বনাওক
আৰু উচিত ঠাইত সকলো বস্তু থওক।
দ্বিতীয়তে সকলো প্ৰচেছত সঠিক সঁজুলি ব্যৱহাৰ কৰিব।
তৃতীয়তে ফেক্টৰীত সকলো সামগ্ৰীত লেবেল লগাব।
চতুৰ্থতে কেঁচা সামগ্ৰীত টেগ লগাব আৰু প্ৰথমে অহা সামগ্ৰী প্ৰথমে পঠিয়াব।
পঞ্চমতে সকলো বস্তুৰ মাননীকৰণ কৰক যাৰ দ্বাৰা সমস্যাসমূহ সহজে জানিব পৰা যাব।
এই সকলোবোৰ কৰাৰ পাছত আপুনি দেখিব যে ফেক্টৰী উৎপাদন ক্ৰমাত বৃদ্ধি হৈ উঠিব।
এতিয়া আমি এনেদৰেই কৰিম, অংশীদাৰীৰে উৎপাদন বৃদ্ধিৰ নিয়ম নিশ্চয় পালন কৰিম।
সবিশেষ জানিবৰ বাবে ভিজিট কৰক www.npcindia.gov.in।